আজি মন গৈছে তোমাৰ অভিমানী উশাহবোৰৰ স্মৃতিৰ লগত বিলীন হ'বলৈ পুনৰবাৰ। মন গৈছে তোমাৰ সেমেকা আকাশখনত ৰামধেনু আঁকিবলৈ পুনৰবাৰ। কিয় আজিও তোমাৰ দুচকুৰ মাজত বিচাৰি যাওঁ ঠিকনা প্ৰেমৰ। কিয় তোমাৰ উঠৰ কঁপনিত মৌন হৈ ৰয় হৃদয়ৰ চিঞৰ। তোমাৰ বাৰু কেতিয়াবা মন নাযায়নে সপোনৰ আকাশত ডাৱৰ বুটলি, প্ৰেমৰ চৰত কাৰেং সজা সেই হেঁপাহবোৰৰ মাজত জিৰণি ল'বলৈ? নে ভয় লাগে কিজানি মোৰ সুৰৰ নগৰীত প্ৰেমৰ ৰাণী হৈ বসবাস কৰিবলগীয়া হ'ব পাৰে পুনৰবাৰ? সময় পালে আহিবা কেতিয়াবা মোৰ নিশাৰ অৰণ্যলৈ, য'ত তুমি এসময়ত পোহৰাই আছিলা জোনাক হৈ। এতিয়া সেই আন্ধাৰবোৰে বিপ্লৱ কৰিছে, কাৰণ তাৰ শূন্যতাৰ সংগী হ'বলৈ জোনাকৰ যে অভাৱ। তোমাৰ প্ৰতাইতৰ চকুৰ সেই অবুজ সাঁথৰবোৰৰ উত্তৰ মই বিচৰা নাই, কিন্তু বুকুৰ মাজত এলান্ধ হৈ লাগি থকা সেই স্মৃতিবোৰক কি কৰোঁ? যেতিয়াই সেমেকা আকাশখনত বিষাদৰ ডাৱৰবোৰে সিঁচি দিয়ে সেই দুপাল ফিটা বৰষুণজাক, সেই দুপালৰ পৰশত সৃষ্টি হয় মোৰ চন্দ্ৰহীন কবিতাৰ। তুমি বাৰু এতিয়া কেনে আছা? এৰি থৈ আহিলা নেকি নিজক সেই সময়ৰ চিত্ৰপাতত? তুমিতো জানাই মোৰ চন্দ্ৰহীন কবিতাৰ কথা, সোঁৱৰণিৰ পৃষ্ঠাবোৰ লুটিয়াই শব্দ বিচাৰি কিদৰে হাহাকাৰ লগায়। ঠিক সেইদৰেই বিচাৰি যাব এদিন তুমি এৰি থৈ অহা প্ৰহেলিকাবোৰক। আৰু যিদিনাই কলমেৰে খান্দি উত্তৰত বিচাৰি পাব তাৰ ঠিকনা, ঠিক সেইদিনাই একোৱালি ল'ব সেই নিৰৱতাৰ পৃথিৱী।